এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন দিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, প্ৰচাৰ অভিযান তীৱতৰ, আকাশবাণীযোগে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত, আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইনৰ ৰাজনৈতিক সামাজিক উত্থান পতনৰ সাক্ষী হোৱাৰ অভিজ্ঞতা বিনিময় আৰু শিশুৰ বিনামূলীয়া শিক্ষাৰ অধিকাৰ আইনৰ পৰ্টেলত পঞ্জীয়ন সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ শিক্ষা বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। ৰাজ্য চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা আৰু উচ্ছেদ অভিযানৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সমৰ্থন আছে আৰু এই ক্ষেত্ৰত কেন্দ্ৰই অসমক সকলো ধৰণে সহায় কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপি আৰু অগপৰ পঞ্চায়ত প্ৰতিনিধিৰ সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় চৰকাৰৰ এই দৃষ্টিভংগী স্পষ্ট কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। দিছপুৰত কালি এখন সংবাদমেলত ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে 1971 চনৰ পাছত আহি অসমত বাস কৰি থকা অবৈধ বাংলাদেশী আৰু নতুনকৈ অনুপ্ৰৱেশ কৰা বাংলাদেশীক সীমান্তৰে ঘূৰাই পঠিওৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। তেওঁ কয় যে প্ৰতিদিনে 25-30 জন অবৈধ বাংলাদেশীক ঘূৰাই পঠিয়াই থকা হৈছে আৰু ভৱিষ্যতে এই সংখ্যা বৃদ্ধি পাব।
Pushback is happening on two front. One, the people who are residing within the state of Assam and under Immigrant Expulsion Act. Now we are empowered to push back any foreigner who is coming post 1971. So by utilizing that power, we are pushing back people, those who are inside Assam, as well as those who are coming now. So pushback is happening on two front, fresh immigrants as well as people who are living in Assam post 1971. গতিকে এতিয়ালৈকে আমি যোৱা কালিও খুব সম্ভৱ 26 জন আমি পঠাইছোঁ। সো প্ৰচেছ ইজ অন এণ্ড পুছবেক উইল কিপ অন, এইটো আমি বঢ়াই গৈ থাকিম।
মুখ্যমন্ত্ৰী কয় যে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে অনুপ্ৰৱেশকাৰীক উভতাই পঠোৱা কাৰ্য চলি আছে। উচ্ছেদ অভিযান সন্দৰ্ভত মত প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে অবৈধ দখলকাৰীৰ কবলৰ পৰা শেষ টুকুৰা মাটি উদ্ধাৰ নকৰালৈকে এই অভিযান চলি থাকিব। সমাগত বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযানৰ লগতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে কালি 31টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৱে চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিৰ ভিতৰত 4টাত প্ৰাৰ্থী দিছে। বি পি এফ দলে কালি এই নিৰ্বাচনৰ বাবে 10জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি কোকৰাঝাৰত আয়োজিত এটা কাৰ্যসূচীত প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰে। ইপিনে বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ লক্ষীবজাৰত কালি আবেলি বি টি আৰৰ মুৰববী প্ৰমোদ বড়োৱে দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ এই নিৰ্বাচনৰ বাবে ইউ পি পি এলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰে। শাসনাধিষ্ঠিত দলটোৱে কালি কোকৰাঝাৰ জিলাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। এই নিৰ্বাচনত দলে 40খন আসনতে প্ৰাৰ্থী দিব বুলি ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দলটোৱে ইতিমধ্যে নিৰ্বাচনৰ বাবে 18জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা সন্দৰ্ভত এয়া আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জ মোহন ৰায়।
অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় সাধাৰণ নিৰ্বাচন। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ৰাজনৈতিক দলসমূহে সমষ্টিভিত্তিত নিজৰ নিজৰ দলীয় সমৰ্থকক লৈ সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে ঠায়ে ঠায়ে দলৰ শক্তিৰ দেখুৱাবলৈ ৰাজহুৱা সভা, প্ৰচাৰ সভা অনুষ্ঠিত কৰি আহিছে। বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে চিৰাঙৰ সবাইচাৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ধীৰাজ বৰগীয়াৰীৰ সমৰ্থনত এখন সভাত হেলিকপ্টাৰে আহি নিৰ্বাচনী প্ৰচাৰ চলায় আৰু দেখা গৈছে বিভিন্ন ঠাইত নিজৰ নিজৰ দলীয় সমৰ্থকৰ উপস্থিতিত যোগদান সভা অনুষ্ঠিত কৰি আহিছে। এই মুহূৰ্তলৈ ইউ পি পি এল আৰু বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই যদিও আজি প্ৰকাশ কৰাৰ কথা। চিৰাং জিলা প্ৰশাসনে সমাগত পি টি চি নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। প্ৰায়ভাগ দলৰ প্ৰাৰ্থী ঘোষণা হলে নিৰ্বাচনী তৎপৰতা বৃদ্ধি হোৱালৈ চাই মনোনয়ন পত্ৰ প্ৰদানৰ ভিৰ পৰিলক্ষিত হ'ব, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ 125 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব। নিশা 8 বজাত এই অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ ল'বলৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিভিন্ন খণ্ডৰ প্ৰকল্পসমূহৰ বিষয়ে পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে মুখ্য সচিব ডঃ ৰবি কোটাক প্ৰকল্পসমূহ নিয়মিত ৰূপত পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰসকলৰ সৈতেও পৰ্যালোচনা বৈঠকত মিলিত হৈ ৰাজ্যজুৰি চলি থকা আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে ক্ৰীড়া, যুৱ কল্যাণ, লোক নিৰ্মাণ বিভাগ আৰু বিত্ত বিভাগৰ বিষয়াসকল সৈতেও কালি আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ আৰু স্বাস্থ্য, শিক্ষা, গৃহকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ নিয়োগ সম্পৰ্কীয় বিভিন্ন বিষয়ে আলোচনা কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে কালি জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতেও ভিডিঅ' কনফাৰেন্সিংযোগে বৈঠকত মিলিত হয়। এই বৈঠকত 17-23 ছেপ্টেম্বৰলৈ উদযাপন কৰিবলগীয়া সেৱা সপ্তাহৰ প্ৰস্তুতি পৰ্যালোচনা কৰা হয়। এই কাৰ্যসূচীৰ অধীনত তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ লগতে গ্ৰন্থবৰ্ষ উপলক্ষে 1000 গৰাকী লেখকক 25,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান আৰু 75টা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব। পৰিৱেশ সজাগতা অভিযানৰ অংশ হিচাপে 20,000 শিক্ষানুষ্ঠানলৈ 15 লাখ গছপুলি বিতৰণ কৰা হ'ব। ইয়াৰ উপৰি মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিপট্টা বিতৰণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বৰাক উপত্যকাত দুদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি দুপৰীয়া শিলচৰত উপস্থিত হোৱাৰ কথা। তেওঁ প্ৰথমে উদৰবন্দৰ কাছাকান্তি মন্দিৰ দৰ্শন কৰাৰ পাছত শিলচৰৰ ৰাংগীৰখাৰী পইণ্টত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নৱনিৰ্মিত মূৰ্তি উন্মোচন কৰিব। বিয়লি তেওঁ এখন জনসভাত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে আজি আবেলি খুংগুৰ বাইপাছত শ্বহীদ মংগল পাণ্ডেৰ নৱনিৰ্মিত মূৰ্তি উন্মোচন কৰাৰ লগতে শিলচৰ টেনিছ ক্লাব পৰিদৰ্শন কৰিব। কাইলৈ তেওঁ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমজিলালৈ গৈ নৱনিৰ্মিত মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। তেওঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীতো অংশ ল'ব। সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে অধিকাংশ লোকৰ মনত সংস্কাৰকামী আৰু পৰিৱৰ্তনমুখী চিন্তাৰ উদ্ৰেক হোৱা প্ৰয়োজন। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইনে এই মন্তব্য কৰে। অনুষ্ঠানটোত সাংবাদিকগৰাকীয়ে তেওঁৰ সাংবাদিকতাৰ আৰম্ভণি সময়ৰে পৰা বিভিন্ন ৰাজনৈতিক, সামাজিক উত্থান পতনৰ সাক্ষী হোৱাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সমসাময়িক ৰাজনীতি আৰু সামাজিক প্ৰেক্ষাপট সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰি সমাজত সুস্থ আৰু গঠনমূলক সমালোচনাৰ অভাৱ হৈছে বুলিও মন্তব্য কৰে। সমগ্ৰ পৃথিৱী আৰু সকলো ধৰ্মক এক বুলি ভবাৰ মানসিকতা ৰখা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰে বুলিও অনুষ্ঠানটোত ব্যক্ত কৰে। জীৱনত এতিয়াও বহু কৰণীয় আছে বুলি উল্লেখ কৰি অসুস্থ দেহাৰেও দায়িত্ব পালন কৰি যাব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।
মই ভাবোঁ যে পৃথিৱীত চব মানুহেই এক ধৰ্মীয় মানুহ, মানুহ মানুহ হিচাপত। আৰু এটা ডাঙৰ কথা হ'ল কি কাৰণত নাজানো, মই বেকৱাৰ্ড গাঁৱৰ পৰা উঠি অহা মানুহ, মই কৰিমগঞ্জত যাওঁ, ধুবুৰীত যাওঁ, গোটেই পৃথিৱীখনেই মোৰ নিজৰ চিনাকি পৃথিৱী যেন লাগে। আৰু কথা হ'ল যে মোৰ ভৰিৰ তলৰ মাটি সেই সত্য, সেই মোৰ মাতৃভূমি, তাৰ প্ৰতি মোৰ অপৰিসীম শ্ৰদ্ধা আৰু মই অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ। নোপোৱাৰ বেদনাটো হ'ল অসমীয়া হিচাপে মোৰ কৰিবলগীয়া বহুত কাম ৰৈ গ'ল, কাৰণ মোৰ আজিও মোৰ জীৱনৰ আপোনাৰ আটাইতকৈ গৌৰৱবোধ কৰা বিষয়টি হ'ল মই এজন ভাল অসমীয়া হ'ব খোজোঁ আৰু অসমীয়া হিচাপে মই সামাজিক দায়িত্ব পালনৰ এতিয়াও এই অসুস্থ দেহাৰেও মই ব্যস্ত থাকিব বিচাৰোঁ।
কালি দৃষ্টিপাতৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি বিদ্যালয় শিক্ষা বিভাগক 2008 চনৰ শিশুৰ বিনামূলীয়া শিক্ষাৰ অধিকাৰ আৰু বাধ্যতামূলক শিক্ষা আইনৰ 12(1)(গ) ধাৰা ৰূপায়ণৰ পৰ্টেলত সকলোৰে পঞ্জীয়ন সুনিশ্চিত কৰাৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত 17 অক্টোবৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উই ফৰ গুৱাহাটী নামৰ সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে এই নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে পৰ্টেলত অকল অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পঞ্জীয়নহে কিয় বাধ্যতামূলক কৰা হৈছে তাৰ ব্যাখ্যা দিব আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ক পৰ্টেলত পঞ্জীয়ন কৰোৱাৰ বাবে লোৱা পদক্ষেপ সম্পৰ্কে জনাবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি এতিয়ালৈকে পৰ্টেলত কিমান বিদ্যালয়ৰ পঞ্জীয়ন হল তাৰ জিলাভিত্তিক তালিকা দাখিল কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিয়ে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় সেৱা আঁচনি এন এছ এছৰ অধীনত 2022-23 আৰু 23-24 বৰ্ষৰ বাবে বাছনিপ্ৰাপ্ত ছাত্ৰ স্বেচ্ছাসেৱক আঁচনি বিষয় আৰু সমন্বয়কৰ নাম কালি ৰাজ্যিক বঁটাৰ বাবে ঘোষণা কৰে। এই অনুসৰি 2023-24 বৰ্ষৰ স্বেচ্ছাসেৱকৰ ৰাজ্যিক বঁটাৰ বাবে মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ গৌতম ডেকাক বাছনি কৰা হৈছে। এই বঁটাত আছে নগদ 10,000 টকা, এখন মানপত্ৰ আৰু এটা স্মাৰক। ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি অহা 3 ছেপ্টেম্বৰত সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত বঁটা প্ৰদান কৰা হ'ব। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ এটা ছেটেলাইট চেনেলৰ সাংবাদিক দীপ শইকীয়াই কালি বিয়লি মণিপুৰৰ পৰা বাতৰি কৰি ঘূৰি অহাৰ পথত দুৰ্বৃত্তই গুলীচালনা কৰে। কালি বিয়লি মণিপুৰত আয়োজিত ফ্লাৱাৰ ফেষ্টিভেলৰ বাতৰি সংগ্ৰহ কৰি উভতি অহাৰ পথত সেনাপতি জিলাত সাংবাদিকগৰাকীক দুৰ্বৃত্তই পথ আগচি ধৰি গুলীচালনা কৰে। গুলীচালনাত গুৰুতৰভাৱে আহত সাংবাদিকগৰাকীক ডিমাপুৰলৈ আনি চিকিৎসা কৰি থকা হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 MHz, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 MHz, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 MHz, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 MHz লামডিং, 100.6 MHz বকলীয়া আৰু 102.1 MHz সৰিয়হজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। আমাৰ ফেচবুক পেজ AIRNews গুৱাহাটী আৰু ইউটিউব চেনেল AIRNews গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
দৈনিক অসম কাকতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা চিকিৎসালয় সুখানুভূতিৰ আধাৰ হ'ব লাগে বুলি মন্তব্যৰে বাতৰি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি এইমছ গুৱাহাটীত INI ৰেডিঅলজি আপডেট 2025 উদ্বোধন কৰে। ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰ 18 মাহৰ বাবে অসমলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰে দৈনিক জনভূমি কাকতে বাতৰি প্ৰকাশ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন আৰু অন্যান্য কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক প্ৰয়োগৰ নীতিক আমেৰিকাৰ আদালতে অবৈধ আখ্যা দিয়া বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ সৈতে শুল্ক যুদ্ধৰ সংঘাত অব্যাহত থকাৰ মাজতে সুদৃঢ় মৈত্ৰীৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনত উপস্থিত হৈছে। এই বাতৰিটো আমাৰ অসম কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত হোৱা টেলিফোনিক বাৰ্তালাপৰ এটা বাতৰি দ্য ছেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। অসমক জনজাতি ৰাজ্য ঘোষণাৰ দাবীৰে টাই আহোম যুৱ পৰিষদে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ICUত নৱজাতকৰ মৃত্যু সন্দৰ্ভত গঠন কৰা তদন্ত সমিতিৰ প্ৰতিবেদন দুদিনৰ ভিতৰতে কাৰ্যকৰী হ'ব। অসমীয়া খবৰ কাকতে এই বাতৰি প্ৰকাশ কৰিছে। অসমৰ বনাঞ্চল আৰু চৰকাৰী ভূমিত সন্দেহযুক্ত দখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদক কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰীৰ এই ঘোষণাক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত বাতৰিত স্থান দিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্ধি। দক্ষিণ শালমৰা মানকাছৰ বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত যোৱা প্ৰায় এমাহ ধৰি সৃষ্টি হোৱা খহনীয়াৰ ভাবুকি প্ৰতিহত কৰিবলৈ জলসম্পদ বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱা 24 আগষ্টত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কোকৰাডাঙাত উপস্থিত হৈ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে 100 বছৰ গেৰাণ্টিযুক্ত জিঅ' মেগা টিউবৰ জৰিয়তে 500 মিটাৰ এলেকাত খহনীয়া প্ৰতিৰোধী কাম কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি যোৱা এসপ্তাহ ধৰি 100 মিটাৰ এলেকাত খহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে কাম চলি আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ দিয়াৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন দিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। BTC নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, প্ৰচাৰ অভিযান তীব্ৰতৰ। আকাশবাণীযোগে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইনৰ ৰাজনৈতিক সামাজিক উত্থান পতনৰ সাক্ষী হোৱাৰ অভিজ্ঞতা বিনিময় আৰু শিশুৰ বিনামূলীয়া শিক্ষাৰ অধিকাৰ আইনৰ পৰ্টেলত পঞ্জীয়ন সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ শিক্ষা বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।